ভক্তিবচন অনুষ্ঠানৰ আজিৰ এই নতুন কাৰ্যসূচীলৈ আপোনাক আদৰিছো প্ৰিয় শ্ৰোতা। এয়া আমি আকৌ আপোনাৰ ওচৰলৈ লৈ আহিছো ঈশ্বৰৰ মধুময় বাক্যৰ শিক্ষামূলক অনুষ্ঠান ভক্তিবচন।
বাইবেল শিক্ষা শুনাৰ আগতে এতিয়া আহক এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰোঁ।
মুখা পিন্ধুয়া নাটকর ভদ্র চরিত্র নায়ক খলনায়ক সকলো নগ্ন যিশু হল যদৃশবিদ্ধ আত্ম পরিচয় বৃত্তি সদ্মভূষণ কৃতি যিশুতে করা স্বীকৃতি আত্ম পরিচয় বৃত্তি সদ্মভূষণ কৃতি যিশুতে করা স্বীকৃতি তেওঁহে পাৰিব পৰাগ তুলিব তেওঁতে যেহে কৰে শুদ্ধ প্ৰকৃত জীৱনৰ হ'ব আৰম্ভ যিশু হ'ল ক্ৰুচবিদ্ধ সবুজ প্ৰাণৰ গধুৰ পাপৰ অজান মন্দৰ বন্দিত কালবাৰি ফালে নৈ যেন বৈ গৈছে যিশু হল যত ক্ৰুচবিদ্ধ যিশু হল যত ক্ৰুচবিদ্ধ।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? পৰম পিতা পৰমেশ্বৰৰ কৃপাত আপুনি নিশ্চয় ভালে কুশলে আছে। আপুনি আমাৰ এই বাইবেল অধ্যয়নৰ অনুষ্ঠান নিয়মিতভাৱে শুনি আছেনে? শুনি কেনে পাইছে বাৰু? এই অনুষ্ঠানৰ যোগেৰে আপুনি আপোনাৰ ব্যক্তিগত জীৱনত কিবা প্ৰকাৰে লাভৱান হৈছে নেকি? অনুগ্ৰহ কৰি আমাক চিঠি লিখি জনায় যেন। আপোনাৰ যদি কিবা দিহা পৰামৰ্শ দিবলগীয়া থাকে আমালৈ চিঠিৰে জনাওক। এই অনুষ্ঠানযোগে প্ৰচাৰ কৰা কোনো কথা অধিককৈ বুজিব খুজিলেও আমালৈ চিঠিৰে জনাব পাৰে। যীশুখ্ৰীষ্টৰ বিষয়ে কোনো কথা বিশেষভাৱে জানিবলৈ ইচ্ছা কৰিলেও আমালৈ লিখক, আমি আপোনাৰ চিঠি পত্ৰৰ উত্তৰ দিবলৈ পালে ভাল পাম। আপোনালোকৰ পৰা দিহা পৰামৰ্শ, গঠনমূলক সমালোচনা আদি পালে আমি আমাৰ এই অনুষ্ঠানৰ উন্নতিৰ কাৰণে চেষ্টা কৰিব পাৰিম। আপোনালোকৰ চিঠি পত্ৰই আমাক যথেষ্ট উৎসাহ আৰু উদগনি যোগায়, কাৰণ আমাৰ এই বাইবেল অধ্যয়নৰ অনুষ্ঠান আপোনালোকৰ নিচিনা শ্ৰোতাসকলৰ মংগলৰ বাবেই। ইয়াৰ যোগেৰে কোনো শ্ৰোতা সামান্যভাৱে লাভৱান হোৱা বুলি গম পালেও আমি আমাৰ কামত উৎসাহ পাওঁ। আমালৈ চিঠি পত্ৰ লিখোতে অনুগ্ৰহ কৰি আপোনাৰ নাম আৰু ঠিকনা স্পষ্টকৈ লিখিবলৈ যেন নাপাহৰে। প্ৰিয় শ্ৰোতা, আমাৰ এই বাইবেল অধ্যয়নৰ অনুষ্ঠানত আমি ঈশ্বৰৰ পবিত্ৰ বাক্য বাইবেল শাস্ত্ৰখন এফালৰ পৰা অধ্যয়ন কৰি গৈ আছো। অৱশ্যে পুৰণি নিয়মৰ লগে লগে নতুন নিয়মৰ অধ্যয়নো আমি মাজে মাজে চলাই আছো। পুৰণি নিয়ম আদি পুস্তকত আৰম্ভ কৰি এতিয়া আমি আহি আহি ইজৰাৰ পুস্তক পাইছোহি, আৰু ইজৰাৰ পুস্তকৰ প্ৰথম চাৰিটা অধ্যায়ৰ ওপৰত আমি ইতিমধ্যে আলোচনা কৰিলো। আজিৰ অনুষ্ঠানত আমি ইজৰাৰ পুস্তকৰ পঞ্চম অধ্যায় অধ্যয়ন কৰিবলৈ ওলাইছো। আমি আমাৰ আলোচনা আৰম্ভ কৰাৰ আগতে আহক আমাৰ পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ গৌৰৱ প্ৰশংসা হওক। তুমি আমাৰ সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু পৰিত্ৰাণদাতা ঈশ্বৰ। তুমি সৰ্বজ্ঞানী, সৰ্বব্যাপী আৰু সৰ্বশক্তিমান ঈশ্বৰ। এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ স্ৰষ্টা আৰু পালনকৰ্তা হৈও যে তুমি আমাৰ দৰে ক্ষুদ্ৰ মানৱক প্ৰেম কৰা, সেই কথা আমি সহজে বুজিব নোৱাৰো। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা, যাতে তেওঁত বিশ্বাস স্থাপন কৰাৰ দ্বাৰা আমি পৰিত্ৰাণ পাব পাৰো আৰু স্বৰ্গত তোমাৰ সৈতে অনন্তকাল বাস কৰিব পাৰো। এতিয়া তোমাৰ পবিত্ৰ বাক্য আমি আলোচনা কৰিবলৈ আগবাঢ়োতে প্ৰভু, আমি তোমাৰ সহায় ভিক্ষা কৰিছো। তুমি আমাক তোমাৰ বাক্য বুজিবলৈ সহায় কৰা। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ আগত তুমি নিজকে অধিককৈ প্ৰকাশ কৰা আৰু তেওঁলোকৰ জীৱনত উপচি পৰাকৈ আশীৰ্বাদ কৰা। আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত এই প্ৰাৰ্থনা উৎসৰ্গ কৰিলো, আমেন। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ অনুষ্ঠান নিয়মিতভাৱে শুনি আছে, তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে পাৰস্যৰ ৰজা কুৰছে ঈশ্বৰ জিহুৱাৰ আজ্ঞা পাই বাবিলত বন্দী হৈ থকা ইছৰাইল জাতিৰ লোকসকলক নিজৰ দেশলৈ উভতি আহিবলৈ অনুমতি দি এক ৰাজ আজ্ঞা জাৰি কৰিছিল। তেওঁ ইছৰাইলীয় লোকসকলক জেৰুচালেমৰ মন্দিৰ পুনৰ নিৰ্মাণ কৰিবলৈ আজ্ঞা দিছিল। জেৰুচালেমৰ পৰা লুট কৰি নিয়া মন্দিৰৰ বাচন বৰ্তনবোৰো তেওঁ উভতাই দিছিল। জৰুব্বাবিলৰ নেতৃত্বত প্ৰায় 50,000 লোক ইছৰাইল দেশলৈ উভতি আহিছিল। তেওঁলোকে জেৰুচালেমৰ মন্দিৰ নিৰ্মাণৰ আয়োজন কৰি মন্দিৰৰ ভেটি স্থাপন কৰিছিল। তেতিয়া তেওঁলোকৰ শত্ৰুবোৰে তেওঁলোকৰ লগ হৈ একেলগে মন্দিৰ নিৰ্মাণ কৰিব খুজিছিল, কিন্তু তেওঁলোকে সেই প্ৰস্তাৱ মানি লোৱা নাছিল। তেতিয়া সেই শত্ৰুবোৰে পাৰস্যৰ নতুন ৰজা অৰ্তক্ষত্ৰলৈ চিঠি লিখি জনাইছিল যে জেৰুচালেম এখন বিদ্ৰোহী নগৰ, এই নগৰ পুনৰ নিৰ্মাণ হবলৈ দিয়াটো উচিত নহয়। অৰ্তক্ষত্ৰ ৰজাই সেই চিঠি পাই পুৰণি দিনৰ বিৱৰণী চাই এইটো সিদ্ধান্তত উপনীত হ'ল যে জেৰুচালেমৰ লোকে আগতে বিদ্ৰোহ কৰাৰ অভিলেখ আছে। সেইকাৰণে তেওঁ সেই নগৰ পুনৰ নিৰ্মাণ কৰা কাম বন্ধ কৰিব লাগে বুলি আদেশ দি পঠিয়ালে। এনেদৰে জেৰুচালেম মন্দিৰ পুনৰ নিৰ্মাণ কৰা কাম বন্ধ হৈ গ'ল। যোৱা অনুষ্ঠানত আমি এইখিনিলৈকে আলোচনা কৰিছিলো। আচলতে যিহুদা দেশৰ লোকে, অৰ্থাৎ ইছৰাইল জাতিৰ 12 ফৈদৰ 2টা ফৈদ, যিহুদা আৰু বিন্যামিনৰ ফৈদৰ লোকে 3 বিদ্ৰোহ কৰিছিল, আৰু অৱশেষত ৰজা নবুখতনেচৰে আক্ৰমণ কৰি তেওঁলোকক পৰাস্ত কৰে আৰু জেৰুচালেম নগৰ ধবংস কৰি তেওঁলোকক বাবিল দেশলৈ বন্দী কৰি লৈ যায়। বাবিল দেশত যিহুদা আৰু বিন্যামিন ফৈদৰ লোকসকল 70 কাল ধৰি বন্দী অৱস্থাত আছিল। এতিয়া তেওঁলোক মুকলি হৈ আকৌ উভতি আহিছে। অৰ্থাৎ অৰ্তক্ষত্ৰ ৰজাই জেৰুচালেমৰ বিষয়ে ঠিকেই পঢ়িবলৈ পাইছিল যে এই নগৰৰ লোক বিদ্ৰোহী আছিল। কিন্তু পুৰণি কাকতবোৰ পঢ়োতে তেওঁলোকে এটা কথা পঢ়িবলৈ পাহৰি গ'ল। সেইটো হৈছে কুৰছ ৰজাৰ ৰাজ আজ্ঞাপত্ৰ। কাৰণ কুৰছ ৰজাই জাৰি কৰা ৰাজ আজ্ঞা অনুসৰিহে যিহুদী লোকসকল জেৰুচালেমলৈ উভতি আহিছিল আৰু সেই আজ্ঞামতেহে তেওঁলোকে জেৰুচালেমৰ মন্দিৰ পুনৰ নিৰ্মাণৰ কামত হাত দিছিল। এই সময়খিনিত ইছৰাইলীয় লোকসকল নিশ্চয় অতিশয় হতাশ হৈছিল। তেওঁলোকে অতি আনন্দ আৰু উলহ মালহেৰে ঈশ্বৰৰ উদ্দেশ্যে যজ্ঞবেদী নিৰ্মাণ কৰি মন্দিৰৰ ভিত্তিমূল স্থাপন কৰিছিল। মন্দিৰ নিৰ্মাণৰ বাবে তেওঁলোকে অতি উৎসাহেৰে সাজু হৈছিল। কিন্তু অৰ্তক্ষত্ৰ ৰজাৰ সেই আদেশ জাৰি কৰাৰ লগে লগে মন্দিৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়া হ'ল। তেওঁলোকে মন্দিৰ নিৰ্মাণ কাৰ্য স্থগিত ৰাখিব লগা হ'ল। গোটেই পৰিকল্পনাটোৱেই তেওঁলোকে বাদ দিব খুজিলে। মন্দিৰ নিৰ্মাণৰ আঁচনি একেবাৰে বাদ দি দিলেই সমস্যাৰ সমাধান হ'ব বুলি তেওঁলোকে ভাবিছিল। বহুতো মানুহে ভাবে যে তেওঁলোকে ঠাই সলনি কৰিলেই সকলো সমস্যা শেষ হ'ব। এই কথা কিন্তু সদায় সঁচা নহয়। আমি আমাৰ সমস্যাৰ পৰা পলাই ফুৰিব নোৱাৰো। অৱশ্যে ইছৰাইলৰ লোকসকল সমস্যাৰ পৰা আঁতৰি নগ'ল, কাৰণ ঈশ্বৰে তেওঁলোকৰ মাজৰ পৰা 2 ভাৱবাদী গঢ়ি তুলিলে। তেওঁলোক হ'ল হগগয় আৰু জখৰিয়া। ভাৱবাদী মানে কি আপুনি নিশ্চয় জানে, নহয় জানো প্ৰিয় শ্ৰোতা? পুৰণি নিয়মৰ দিনত ঈশ্বৰে মানুহৰ আগত তেওঁৰ কথা বিশেষভাৱে কবলৈ কিছুমান বিশেষ ব্যক্তিক ব্যৱহাৰ কৰিছিল। এইসকলেই আছিল ভাৱবাদী। এই লোকসকল ঈশ্বৰৰ মুখপাত্ৰস্বৰূপ আছিল আৰু তেওঁলোকে লোকসমূহক আত্মিক উদগনি দিছিল। তেওঁলোকৰ যোগেদি ঈশ্বৰে বহুত ভৱিষ্যৎবাণীও কৰিছিল। উদাহৰণস্বৰূপে, যীশুখ্ৰীষ্ট ক'ত জন্মিব, কাৰ বংশত কেনেকৈ জন্মিব, কেনেকৈ মৃত্যুবৰণ কৰিব ইত্যাদি কথাবোৰ যীশুখ্ৰীষ্ট জগতলৈ অহাৰ কেইবাশ বছৰৰ আগতেই বিভিন্ন ভাৱবাদীৰ যোগেদি ঈশ্বৰে ঘোষণা কৰি থৈছিল। সেই ভাৱবাদীসকলে কোৱা কথাবোৰ আখৰে আখৰে ফলিয়াইছিল। আজিকালিও বহুতো লোকে ভৱিষ্যৎবাণী কৰা দেখা যায়, কিন্তু ভাৱবাণী কেতিয়াও বিফল নহয়। অৰ্থাৎ ভাৱবাদীসকলৰ যোগেদি ঈশ্বৰে কৰা ঘোষণা আখৰে আখৰে ফলিয়ায়। আনহাতে কোনো সাধাৰণ মানুহেই আজিলৈকে দাবী কৰিব নোৱাৰে তেওঁ কৰা ভৱিষ্যৎবাণী সদায় ফলিয়াবই বুলি। সাধাৰণ মানুহ আৰু ভাৱবাদীৰ পাৰ্থক্য এইখিনিতেই প্ৰকাশ পায়। অৱশ্যে কিছুমান ভাৱবাদীক ঈশ্বৰে বিশেষ কাৰ্যৰ বাবেও গঢ়ি তুলিছিল। ইয়াত আমি হগ্গয় আৰু জখৰীয়া ভাৱবাদীৰ বিষয়ে পাওঁ। প্ৰিয় শ্ৰোতা, ইজৰাৰ পুস্তক অধ্যয়ন কৰোতে আমি হগ্গয়, জখৰীয়া, ডানিয়েল, ইষ্টেৰ আৰু নহিমিয়াৰ পুস্তকলৈও মাজে মাজে চকু দিলে ভাল, কাৰণ এই পুস্তককেইখনৰ ঘটনাৱলীৰ মাজত সম্পৰ্ক আছে আৰু গোটেইকেইখন একেলগে চাব পাৰিলে বহুতো কথা বুজিবলৈ সহজ হয়। এতিয়া আহক আমি পাঁচ নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা পঢ়ি যাওঁ। প্ৰথম পদ, সেই সময়ত হগ্গয় ভাৱবাদী আৰু ইদ্দুৰ পুত্ৰ জখৰীয়া এই দুজন ভাৱবাদীয়ে যিহুদাত আৰু জিৰচালেমত থকা যিহুদী লোকবিলাকৰ আগত ভাৱবাণী প্ৰচাৰ কৰিলে। ইছৰাইলৰ ঈশ্বৰৰ নামেৰে তেওঁবিলাকৰ আগত ভাৱবাণী প্ৰচাৰ কৰিলে। এই দুয়োজন ব্যক্তিক ঈশ্বৰে বিশেষভাৱে বাছি লৈছিল যাতে তেওঁলোকৰ যোগেদি জিৰচালেমৰ মন্দিৰ পুনৰ নিৰ্মাণৰ কাম কৰিবলৈ যিহুদী লোকসকলক পুনৰ উৎসাহিত কৰিব পাৰে। পাৰস্যৰ ৰজা কুৰছৰ সেই ৰাজ আজ্ঞাৰ কথা তেওঁলোকে জানিছিল। সেই ৰাজ আজ্ঞাই তেওঁলোকক মন্দিৰ পুনৰ নিৰ্মাণ কৰাৰ অনুমতি দিছিল। এই মন্দিৰ নিৰ্মাণৰ কামটো যে ঈশ্বৰৰ ইচ্ছা অনুসাৰেই হৈছিল আৰু সেই সময়ো যে ঈশ্বৰৰ দ্বাৰা পঠোৱা বিশেষ সময়, সেই কথাও তেওঁলোকে জানিছিল। হগ্গয়ে তেওঁলোকক ঈশ্বৰৰ বাৰ্তাবাহক বুলি কৈছে। হগ্গয় আৰু জখৰীয়া দুয়োজনেই ঈশ্বৰৰ দ্বাৰা নিৰ্বাচিত দুজন ভাৱবাদী আছিল আৰু দুয়োজনৰ উদ্দেশ্যও একে আছিল, মন্দিৰ নিৰ্মাণৰ বাবে লোকসমূহক উদগোৱা। দুয়োজন কিন্তু বেলেগ প্ৰকৃতিৰ লোক আছিল। হগ্গয় আছিল মাটিৰ লগত সম্পৰ্ক থকা মানুহ, অৰ্থাৎ ব্যৱহাৰিক মানুহ। তেওঁ আছিল স্তম্ভৰ দৰে স্থিৰ, হাতে কামে লাগি যোৱা মানুহ। হাতত মাপকাঠি লৈ তেওঁ এফালৰ পৰা জোখমাখ কৰি গৈছিল। ব্যৱহাৰিক দিশৰ সকলোবিলাক খুটি নাতিৰ প্ৰতি তেওঁ চকু দিছিল। যেতিয়া তেওঁ কথা কৈছিল, তেওঁ মানুহবোৰৰ বিবেকক উদ্দেশ্য কৰি কৈছিল। তেওঁৰ কথাই বহুতক হয়তো আঘাতো কৰিছিল। সঁচা কথা ক'লে বহুত সময়ত আনে আঘাত পায়, সেই কথা আজিও আমি দেখিবলৈ পাওঁ। কিন্তু সেই সকলো কাম তেওঁ কৰিছিল একমাত্ৰ ঈশ্বৰৰ গৌৰৱৰ কাৰণেহে। আনহাতে জখৰীয়া আছিল চিন্তাশীল আৰু আৱেগিক। তেওঁৰ দৃষ্টি আছিল দূৰলৈকে বিয়পা আৰু তেওঁৰ বাক্যবোৰ আছিল গভীৰ অৰ্থ থকা, ঠিক এজন দাৰ্শনিকৰ নিচিনা। তেওঁ যেতিয়া কথা কয়, মানুহৰ হৃদয়ক স্পৰ্শ কৰি কয়। এই দুয়োগৰাকী বেলেগ প্ৰকৃতিৰ ব্যক্তিক ঈশ্বৰে একেলগে বাছি লৈ তেওঁৰ কামত একেলগে ব্যৱহাৰ কৰিছে। প্ৰিয় শ্ৰোতা, আমাৰ বিবেক আৰু আমাৰ হৃদয় তথা আৱেগ অনুভূতি সকলোখিনিৰ প্ৰতি ঈশ্বৰৰ চকু আছে। যীশুখ্ৰীষ্টই আমাৰ বিবেকো শুদ্ধ কৰে আৰু আমাৰ হৃদয়ো নতুন কৰে। আমি লাভ কৰোঁ নতুন শান্তি, নতুন আনন্দ, নতুন ধৰণৰ অভিজ্ঞতা। সেই আনন্দৰ অভিজ্ঞতা আপুনি লাভ কৰিছেনে? খ্ৰীষ্টীয় বিশ্বাস কেৱল কিতাপ আৰু আলাপ আলোচনা তথা যুক্তিতৰ্কত আবদ্ধ হৈ থকা বিশ্বাস নহয়, ই ব্যৱহাৰিক বিশ্বাসো। আমাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো খুটি নাতিতেই এই বিশ্বাসৰ প্ৰভাৱ পৰিব পাৰে। এই বিশ্বাসে আমাৰ দৈনন্দিন জীৱনত নতুনত্ব প্ৰদান কৰিব পাৰে। এতিয়া দুই আৰু তিনি নম্বৰ পদ দুটা পাঠ কৰি দিম। তেতিয়া ছলটিয়েলৰ পুত্ৰ জৰুব্বাবিল আৰু যোদাদকৰ পুত্ৰ জেচুৱাই উঠি জিৰচালেমত থকা ঈশ্বৰৰ গৃহ পুনৰাই সাজিবলৈ ধৰিলে আৰু ঈশ্বৰৰ ভাৱবাদী দুজনে তেওঁবিলাকৰ লগত থাকি তেওঁবিলাকক সহায় কৰিছিল। সেই সময়ত নদীৰ ইপাৰে থকা দেশাধ্যক্ষ তত্তনয়, চথৰ বুজনয় আৰু তেওঁবিলাকৰ সহকাৰীবিলাকে তেওঁবিলাকৰ ওচৰলৈ আহি ক'লে, এই গৃহ সাজিবলৈ আৰু এই গড় স্থাপন কৰিবলৈ তোমালোকক কোনে হুকুম দিলে? কাম আৰম্ভ হোৱাৰ লগে লগে সেই কথা শত্ৰুবোৰৰ কাণত পৰিলগৈ। তত্তনয় পাৰস্য দেশৰ এজন দেশাধ্যক্ষ আৰু চথৰ বুজনয় খুব সম্ভৱ এজন উচ্চ পদস্থ বিষয়া আছিল। তেওঁলোকে আহি কাম কৰি থকা মানুহবোৰক সুধিলেহি, তোমালোকে কাম কিয় আকৌ আৰম্ভ কৰিছা, কাৰ হুকুমত কৰিছা? যিহুদী লোকসকলে পোনে পোনে একো উত্তৰ নিদিলে। তত্তনয় আৰু তেওঁৰ সহকৰ্মী লোকবোৰ আছিল জগতৰ লোক। তেওঁলোকৰ আগত যিহুদীসকলে যদি কলেহেঁতেন যে ঈশ্বৰৰ পৰা আদেশ পাই সেই নিৰ্মাণ কাৰ্য কৰিছে বুলি, তেতিয়াহ'লে হয়তো তেওঁলোকে বুজি নাপালেহেঁতেন। ঈশ্বৰৰ নিগৃঢ় তত্বৰ কথা জাগতিক মানুহে বুজি নাপায়। তেওঁলোকৰ দৃষ্টিত সেই তত্বমূলক কথাবোৰ মূৰ্খাম্যৰ নিচিনা। বহু সময়ত কিছুমান কথাৰ উত্তৰ যুক্তিতৰ্কেৰে দিবলৈ যোৱাতকৈ মনে মনে থকাই ভাল, কাৰণ সকলো কথা সকলো মানুহে বুজি নাপায়। মানুহে যেনেকৈ ক'লে বুজি পায়, তেনেকৈ ক'লেহে কামত আহে। পাঁচ নম্বৰ পদটো চাওঁচোন। কিন্তু যিহুদীবিলাকৰ বৃদ্ধবিলাকলৈ তেওঁবিলাকৰ ঈশ্বৰৰ দৃষ্টি থকাত দৰিয়া বছৰ আগত নিবেদন কৰা যাওক বুলি আৰু এই কামৰ বিষয়ে পত্ৰ আহক বুলি তেওঁবিলাকে তেওঁবিলাকক কামৰ পৰা নেৰুৱালে। প্ৰিয় শ্ৰোতা, আপুনি ঈশ্বৰত সম্পূৰ্ণ ভৰসা কৰিব পাৰে। এতিয়া মন্দিৰৰ কাম পুনৰ আৰম্ভ হোৱাত ঈশ্বৰে বিশেষভাৱে সহায় কৰিছে যিহুদী লোকসকলক, আৰু শত্ৰুবোৰে সেই কাম বন্ধ কৰিবলৈ সাহস নকৰিলে। কিন্তু তেওঁলোকে পাৰস্যৰ ৰজালৈ আন এখন চিঠি লিখিলে। এতিয়া পাৰস্যৰ ৰজা হৈছে দৰিয়াবস, অৰ্থাৎ ইতিমধ্যে প্ৰায় সাত বছৰ কাল পাৰ হৈ গৈছিল। ছয় আৰু সাত নম্বৰ পদ পঢ়োঁহক। ইয়াত লিখা আছে, নদীৰ ইপাৰে থকা দেশাধ্যক্ষ তত্তনয়, চথৰ বুজনয় আৰু নদীৰ ইপাৰে থকা তেওঁবিলাকৰ সহকাৰী অফৰচটখিয়াবিলাকে দৰিয়াবস ৰজালৈ পঠোৱা পত্ৰখনৰ নকল এই। তেওঁবিলাকে এই কথা লিখি এখন পত্ৰ পঠালে, দৰিয়াবস মহাৰাজৰ সকলোতে মংগল হওক। এই চিঠিখন শত্ৰুবোৰে নিশ্চয় খুব দৌৰাদৌৰিকৈ পঠিয়াইছিল, কাৰণ তেওঁলোকে জেৰুচালেমৰ মন্দিৰৰ নিৰ্মাণ কাৰ্য যেনে তেনে বন্ধ হোৱাটো বিচাৰিছিল। আঠ নম্বৰ পদ, মহাৰাজে জ্ঞাত হওক যে আমি যিহুদা প্ৰদেশত সোমাই মহান ঈশ্বৰৰ গৃহলৈ গৈছিলো। তাক বৰ বৰ শিলেৰে সজা হৈছে আৰু দেৱালত কাঠ লগোৱা হৈছে। সেই কাম পৰিশ্ৰমেৰে চলোৱা হৈছে আৰু সিবিলাকৰ হাতৰ দ্বাৰাই কাৰ্য সিদ্ধ হ'ব লাগিছে। চিঠিখনৰ কথাখিনি মন কৰকচোন। তেওঁলোকে এনেদৰে বুজাব খুজিছে যেন তেওঁলোকে সেই কাম বন্ধ কৰিবলৈ যোৱা নাছিল বা গুপ্তচৰৰ নিচিনাকৈ যোৱা নাছিল, কিন্তু সেই জেৰুচালেম নগৰলৈ যাওঁতে কামবোৰ হৈ থকা দেখা পালে। ইয়াত কিন্তু আৰু এটা কথা মন কৰিবলগীয়া, তেওঁলোকে জেৰুচালেমৰ মন্দিৰক মহান ঈশ্বৰৰ গৃহ বুলি কৈছে, অথচ তেওঁলোকে সেই মন্দিৰ নিৰ্মাণৰ কামত বাধা দি আছে। প্ৰিয় শ্ৰোতা, আপুনি যীশুখ্ৰীষ্টক মহান ঈশ্বৰ বুলি মানি ল'ব পাৰে, তেওঁৰ বিষয়ে বহুত ভাল ভাল কথাও ক'ব পাৰে, কিন্তু সেইবোৰে আপোনাক একো সহায় নকৰে যেতিয়ালৈকে আপুনি যীশুখ্ৰীষ্টক নিজৰ ব্যক্তিগত ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি মানি নলয়। বাইবেলত লিখিছে যে ঈশ্বৰ আছে বুলি আনকি ভূতবোৰেও বিশ্বাস কৰে আৰু ভয়ত কঁপে। গতিকে প্ৰয়োজনীয় কথাটো হৈছে খ্ৰীষ্টত বিশ্বাস স্থাপন কৰি তেওঁক গ্ৰহণ কৰাটোহে। এতিয়া ন আৰু দহ নম্বৰ পদ পঢ়োঁহক। পাছে এই গৃহ নিৰ্মাণ কৰিবলৈ আৰু এই গড় স্থাপন কৰিবলৈ তোমালোকক কোনে হুকুম দিলে বুলি আমি সেই বৃদ্ধবিলাকক সুধিলো, আৰু সিবিলাকৰ প্ৰধান লোকবিলাকৰ নাম লিখি আপোনাক জনাবলৈ আমি সিবিলাকৰ নামো সুধিলো। প্ৰিয় শ্ৰোতা, শত্ৰুবোৰে আহি যিহুদী লোকসকলৰ নেতাৰ নাম বিচাৰিছিল। সেই নাম তেওঁলোকে ৰজালৈ লিখি পঠিয়ালেহেঁতেন, কিন্তু যিহুদী লোকসকলে তেওঁলোকৰ নেতা হগগৈ আৰু জখৰিয়াৰ নাম তেওঁলোকক কোৱা নাছিল। সেই কথা আমি এঘাৰ নম্বৰ পদ পঢ়িলে বুজি পাম। এনেদৰে লিখা আছে, তাতে সিবিলাকে আমাক এই উত্তৰ দিলে, আমি স্বৰ্গৰ আৰু পৃথিৱীৰ ঈশ্বৰৰ দাস, আৰু এই যি গৃহ নিৰ্মাণ কৰিছো ইয়াক অনেক বছৰৰ আগেয়ে সজা হৈছিল। ইছৰাইলৰ এজন মহাৰজাই তাক সাজি এটাইছিল। অৰ্থাৎ যিহুদী লোকসকলে সেই মন্দিৰ আগৰ পৰাই তাত আছিল আৰু চলোমন ৰজাই সেই মন্দিৰ সাজি উলিয়াইছিল বুলি জনালে। তাৰ পাছত যে তেওঁলোকক বন্দী কৰি নিয়া হ'ল সেই কথাও তেওঁলোকে জনাইছিল। বাৰ আৰু তেৰ নম্বৰ পদ, কিন্তু আমাৰ পূৰ্বপুৰুষবিলাকে স্বৰ্গৰ ঈশ্বৰৰ ক্ৰোধ তোলাত তেওঁ সিবিলাকক বাবিলৰ ৰজা কলদিয়া নবুখদনেজৰৰ হাতত শুধাই দিলে। তেওঁ এই গৃহ নষ্ট কৰিলে আৰু তেওঁবিলাকক বাবিললৈ লৈ গ'ল। কিন্তু বাবিলৰ কুৰছ ৰজাৰ ৰাজত্বৰ প্ৰথম বছৰত কুৰছ ৰজাই ঈশ্বৰৰ এই গৃহ পুনৰাই নিৰ্মাণ কৰিবলৈ আজ্ঞা কৰিলে। ইয়াত আমি দেখিলো যে যিহুদী লোকসকলে এই কথা জনাই দিলে যে তেওঁলোকে কুৰছ ৰজাৰ ৰাজ আজ্ঞা মতেহে সেই মন্দিৰ পুনৰ সাজিছে। ৰজাই আনকি মন্দিৰৰ সেই বাচন বৰ্তনবিলাকো ওলোটাই দিয়া কথা তেওঁলোকে কৈছিল। 14-15 নবুখদনেচৰে ঈশ্বৰৰ গৃহৰ যি যি সোণৰ আৰু ৰূপৰ বস্তু জিৰচালেমত থকা মন্দিৰৰ পৰা লৈ গৈ বাবিলৰ মন্দিৰত ৰাখিছিল, সেই সকলো বস্তু কুৰছ ৰজাই বাবিলৰ মন্দিৰৰ পৰা উলিয়ালে আৰু তেওঁ নিযুক্ত কৰা শেষবছৰ নামেৰে অধ্যক্ষৰ হাতত সেইবোৰ গতাই দিয়া হল। আৰু ৰজাই তেওঁ কলে, তুমি এইবোৰ বস্তু জিৰচালেমত থকা মন্দিৰলৈ লৈ গৈ তাত ৰাখিবা আৰু ঈশ্বৰৰ গৃহ নিজ ঠাইত সজা হওক। দৰিয়াবছ ৰজালৈ লিখা চিঠিখন এনেদৰে সামৰণি মৰা হৈছে। 17 চাওক, এই হেতুকে এতিয়া মহাৰাজে যদি ভাল দেখে তেন্তে কুৰছ ৰজাই জিৰচালেমত থকা ঈশ্বৰৰ গৃহ পুনৰাই নিৰ্মাণ কৰিবলৈ হুকুম দিছিল নে নাই তাক মহাৰাজৰ সেই বাবিলত থকা ৰাজভঁৰালত বিচাৰ কৰা যাওক, আৰু এই বিষয়ে মহাৰাজৰ ইচ্ছা কি তাক আমাক জনাই পঠাওক। সেই শত্ৰুবোৰে ভাবিছিল যে এনে কোনো ৰাজাজ্ঞা নাছিল। যিহুদীসকলে মিছাকৈ কৈছিল আৰু নিজৰ ইচ্ছামতেহে সেই মন্দিৰ পুনৰ সাজিব ধৰিছিল। সেইকাৰণে তেওঁলোকে দৰিয়াবছ ৰজাক অনুৰোধ কৰিছিল যাতে তেনেকুৱা ৰাজাজ্ঞা কুৰছ ৰজাই জাৰি কৰিছিল নে নাই সেই কথা বিচাৰ কৰি যাতে চায়। অৰ্থাৎ শত্ৰুবোৰে ভাবিছিল যে দৰিয়াবছে তেনে কোনো ৰাজাজ্ঞা নাই বুলি গম পাব আৰু মন্দিৰ নিৰ্মাণৰ কাম বন্ধ কৰিবলৈ আদেশ দি পঠিয়াব। তেওঁলোকে এই চিঠিখন লিখাৰ দ্বাৰাই আচলতে যিহুদী লোকসকলৰ উপকাৰহে কৰিলে। কেনেকৈ ক'ব পাৰেনে প্ৰিয় শ্ৰোতা? প্ৰথমতে এই চিঠিখন লিখাৰ দ্বাৰাই সেই শত্ৰুবোৰে যিহুদী লোকৰ মনৰ কথা দৰিয়াবছ ৰজাৰ ওচৰ পোৱালেগৈ। যিহুদী লোকে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰত যিবোৰ কথা কৈছিল সেই কথাবোৰ তেওঁলোকে চিঠিত লিখি পঠিয়াইছিল। গতিকে গোটেই কথাখিনি দৰিয়াবছ ৰজাৰ ওচৰ পালেগৈ। নহলে দৰিয়াবছ ৰজাৰ আগত যিহুদী লোকসকলে সেই মন্দিৰ যে আগৰ পৰাই তাত আছিল আৰু কুৰছ ৰজাৰ ৰাজাজ্ঞা মতেহে তেওঁলোকে সেই মন্দিৰ পুনৰ সাজিছে বুলি কবলৈ ক'ত সুবিধা পালেহেঁতেন, নহয় জানো? দ্বিতীয়তে, কুৰছ ৰজাই যে সঁচাকৈয়ে সেই ৰাজাজ্ঞা দিছিল সেই কথা ৰজাক বিচাৰ কৰি চাবলৈ অনুৰোধ কৰাৰ কাৰণে আচল কথা ওলাই পৰিল। সঁচাকৈয়ে যে তেনে ৰাজাজ্ঞা কুৰছ ৰজাই দিছিল সেই কথা শত্ৰুবোৰেই বিচাৰ কৰি প্ৰমাণ কৰি দিলে। এই কথা সঁচা বুলি প্ৰমাণ কৰিবলৈ যিহুদী লোকসকলে বেলেগে আবেদন কৰিব লগা নহল। দেখিলেনে প্ৰিয় শ্ৰোতা, শত্ৰুৰ কামৰ যোগেদিও ঈশ্বৰে আমাক কেনেদৰে সহায় কৰি দিব পাৰে? বাইবেলত কৈছে, ঈশ্বৰ যদি আমাৰ পক্ষে থাকে কোনে আমাৰ বিৰুদ্ধে থিয় দিব পাৰে? অৰ্থাৎ ঈশ্বৰে যেতিয়া আমাৰ পক্ষ লয় আৰু আমাক কামত সহায় কৰে তেতিয়া সকলো বাধা বিঘিনি অতিক্ৰম কৰি আমি জয়যুক্ত হ'ব পাৰোঁ। প্ৰিয় শ্ৰোতা, আমাৰ হৃদয়ত ঈশ্বৰৰ মন্দিৰ নিৰ্মাণ কেনেদৰে কৰিব পাৰি জানেনে? ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰি হৃদয়ত স্থান দিয়াৰ দ্বাৰাই কুৰছ ৰজাই দিয়া ৰাজাজ্ঞাৰ দৰে খ্ৰীষ্টয়ো সেই ৰাজাজ্ঞা জাৰি কৰি থৈছে তেওঁ ক্ৰুচত নিজৰ পবিত্ৰ তেজ বোৱাই প্ৰাণ দিয়া কাৰ্যৰ দ্বাৰাই। আমাৰ হৃদয়ত সেই পবিত্ৰ মন্দিৰ গঠন কৰা কামত ছয়তানে বাধা দিবলৈ সদায় চেষ্টা চলাই থাকে, কিন্তু ক্ৰুচৰ ওপৰত প্ৰভু যীশুৱে আমাৰ পৰিত্ৰাণৰ বাবে কৰিবলগীয়া সকলোখিনি কাম সম্পূৰ্ণ কৰি থৈছে। আজি আমি তেওঁক মাত্ৰ বিশ্বাস কৰি হৃদয়ত স্থান দি সেই অমূল্য পৰিত্ৰাণ বিনামূল্যে গ্ৰহণ কৰিব পাৰোঁ। তেতিয়াই আমাৰ হৃদয়ত পবিত্ৰ ঈশ্বৰে থিতাপি ল'ব আৰু আমি হৈ উঠিম পবিত্ৰ ঈশ্বৰৰ মন্দিৰ। এই কথা অবিশ্বাস্য হলেও সত্য, এয়া প্ৰভু যীশুৱে নিজে কোৱা কথা। প্ৰিয় শ্ৰোতা, ছয়তানৰ ফুচুলনি আৰু জগতৰ বাধা বিঘিনিত বিতত নহ'ব। সৰ্বশক্তিমান প্ৰেমময় পিতৃ ঈশ্বৰৰ শক্তি আৰু জ্ঞানত ভৰসা কৰি সাহসেৰে আগুৱাই আহক প্ৰভু যীশুৰ দুবাহুৰ মাজলৈ। তেওঁৰ আশ্ৰয়তেই পাব অনন্ত জীৱনৰ আশীৰ্বাদ, ভাষাৰে বুজাব নোৱাৰা শান্তি, একো শক্তিয়ে লৰচৰ কৰিব নোৱাৰা দৃঢ় আশ্বাস। সেই অমূল্য আশীৰ্বাদ আপুনি লাভ কৰা বুলি ক'ব পাৰিবনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
অকলে আহিছো মই, অকলে যাম গৈ, অকলে আহিছো মই, অকলে যামগো দুদিনীয়াই জীৱন নাত কামৰি থৈবিন, দুদিনীয়াই জীৱন নাত কামৰি থৈবিন, অকলে আহিছো মই অকলে যামগো, অকলে আহিছো মই অকলে যামগো, দুদিনীয়াই জীৱন নাত কামৰি থৈবিন, দুদিনীয়াই জীৱন নাত কামৰি থৈবিন।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তি বচন ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
মায়া ভৰাই সংসাৰতে লোভে মোহে আগুৰি ধৰে, মায়া ভৰাই সংসাৰতে লোভে মোহে আগুৰি ধৰে, জীৱন মৰুৰ মৰিচিকাবোৰ আজি আছে কাইলৈ নাই, অকলে আহিছো মই অকলে যামগো, অকলে আহিছো মই অকলে যামগো, দুদিনীয়াই জীৱন নাত কামৰি থৈবিন, দুদিনীয়াই জীৱন নাত কামৰি থৈবিন।
আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comত।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
সকলো আছে নম্ৰ মনেৰে আহো বিশ্বাসেৰে, যিশুৰ কাষতে সকলো আছে নম্ৰ মনেৰে আহো বিশ্বাসেৰে, তেওঁতে জিৰণি পায় আজি মোৰ মৰণলৈ একো ভয় নাই, অকলে আহিছো অকলে যামগো, অকলে আহিছো মই অকলে যামগো, দুদিনীয়াই জীৱন নাত কামৰি থৈবিন, দুদিনীয়াই জীৱন নাত কামৰি থৈবিন।